দ্বিতীয় চমুৱেল একৈশ অধ্যায়। তিনি বছৰ অকাল হোৱা নানা বীৰত্ব কাৰ্য। দাউদৰ ৰাজত্বকালত ক্ৰমান্বয়ে তিনি বছৰলৈকে অকাল হ'ল, আৰু সেয়ে দাউদে জিহুৱাক বিচাৰিলে। তেতিয়া জিহুৱাই ক'লে, চৌল আৰু তেওঁৰ ৰক্তপাতি বংশৰ কাৰণে এই অকাল তোমালৈ হৈছে, কিয়নো তেওঁ গিবিয়নীয়া লোকসকলক বধ কৰিলে। সেই সময়ত গিবিয়নীয়াসকল ইজৰাইলৰ সন্তানসকলৰ মাজৰ নাছিল, কিন্তু ইমূৰীয়াসকলৰ অৱশিষ্ট থকা ভাগৰ লোক। ইজৰাইলৰ সন্তানসকলে তেওঁলোকক বধ নকৰিবলৈ শপত কৰিলে, কিন্তু চৌলে ইজৰাইলৰ সন্তানসকলৰ আৰু যিহুদাৰ পক্ষ উদ্যোগী হৈ তেওঁলোকক বধ কৰিবলৈ চেষ্টা কৰিছিল। সেইকাৰণে দাউদে গিবিয়নীয়াসকলক একেলগে মাতি আনি ক'লে, মই তোমালোকৰ বাবে কি কৰিম? আপোনালোকে যেন যিহুৱাৰ সেই দয়া আৰু বিশ্বাসৰ উত্তৰাধিকাৰীসকলক আশীৰ্বাদ কৰে, তাৰ বাবে মই কেনেকৈ প্ৰায়চিত্ৰ কৰিম? তেতিয়া গিবিয়নীয়াসকলে তেওঁক ক'লে, চৌল কি তেওঁৰ বংশৰ সৈতে আমাৰ ৰূপ বা সোণৰ বিষয়ে বিবাদ নাই, আৰু ইজৰাইলৰ মাজত কোনো লোকক বধ কৰা আমাৰ কাম নহয়। দাউদে উত্তৰ দি ক'লে, আপোনালোকে যিয়েই বিচাৰে মই সেয়াই আপোনালোকৰ বাবে কৰিম। তাতে তেওঁলোকে ৰজাক ক'লে, যি মানুহজনে আমাক সংহাৰ কৰিছিল আৰু আমি বিনষ্ট হৈ ইজৰাইলৰ সীমাৰ মাজৰ কোনো প্ৰদেশত অৱশিষ্ট নাথাকিবৰ কাৰণে আমাৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰিছিল, সেই মানুহজনৰ বংশধৰ মাজৰ সাতজন লোকক আমাৰ হাতত সমৰ্পণ কৰি দিয়া হওক, তাতে আমি জিহুৱাৰ মনোনীত লোক চৌলৰ গিবিয়াত জিহুৱাৰ উদ্দেশ্যে আঁৰি থ'ম। তেতিয়া ৰজাই ক'লে, মই তোমালোকলৈ তেওঁলোকক সমৰ্পণ কৰিম। কিন্তু দাউদৰ আৰু চৌলৰ পুত্ৰ জোনাথনৰ মাজত জিহুৱাৰ নামেৰে শপতৰ কাৰণে ৰজাই চৌলৰ নাতিয়েক জোনাথনৰ পুত্ৰ মফিবোচতক দয়া কৰি ৰক্ষা কৰিলে, কিন্তু আয়াৰ জীয়েক ৰিম্পাই চৌলৰ ঔৰসত অমনি আৰু মফিবোচত নামেৰে যি দুজন পুত্ৰক জন্ম দিছিল, আৰু মহলাতিয়া বৰ্জিলৈ পুতেক অদ্দিয়ৰ ঔৰসত চৌলৰ জীয়েক মিখলে যি পাঁচটা পুত্ৰ জন্ম দিছিল, এইসকলক ল'লে। দাউদে তেওঁলোকক গিবিয়নীয়াসকলৰ হাতত সোধাই দিলে। তেতিয়া তেওঁলোকে পৰ্বতত জিহুৱাৰ সন্মুখত তেওঁলোকক আঁৰি থলে, আৰু তাতে সেই সাতজনৰ একে সময়তে মৃত্যু হ'ল। শস্য দাবৰ কালত অৰ্থাৎ জব ধান দাবলৈ আৰম্ভ কৰা কালতেই তেওঁলোকক বধ কৰা হ'ল। পাছত অয়াৰ জীয়েক ৰিম্পাই চট কাপোৰ লৈ শস্য দোৱাৰ আৰম্ভণৰে পৰা তেওঁলোকৰ ওপৰত আকাশৰ পৰা বৰষুণ নপৰালৈকে শিলৰ ওপৰত নিজৰ কাৰণে সেই চটখন পাৰি ল'লে। তাই দিনত আকাশৰ চৰাইবোৰক তেওঁলোকৰ ওপৰত পৰিব নিদিলে, আৰু ৰাতি বনৰীয়া জন্তুক ওচৰলৈ আহিব নিদিলে। পাছত চৌলৰ উপপত্নী অয়াৰ জীয়েক ৰিম্পাই যি কাৰ্য কৰিছিল তাক দাউদক জনোৱা হ'ল। তেতিয়া পলেষ্টিয়াসকলে গিলবোৱাত চৌলক বধ কৰা দিনা চৌল আৰু তেওঁ পুত্ৰ জোনাথনক আঁৰি থোৱা বৈতছানৰ চকৰ পৰা তেওঁলোকৰ হাড় চুৰ কৰি অনা জাবেছ গিলিয়ডৰ গৃহস্থসকলৰ হাতৰ পৰা দাউদে সেইবোৰ লৈ আনিলে। তেওঁ সেই ঠাইৰ পৰা চৌলৰ আৰু তেওঁৰ পুত্ৰ জোনাথনৰ হাড়বোৰ আনিলে, আৰু তেওঁলোকে আঁৰি থোৱা সেই সাতজন লোকসকলৰো হাড়বোৰ গোটাই থলে। তেওঁলোকে চৌল আৰু তেওঁৰ পুত্ৰ জোনাথনৰ হাড়বোৰ বিঞ্জামিনৰ দেশৰ চেলাত চৌলৰ পিতৃ কৃষৰ মৈদামত মৈদাম দিলে। তেওঁলোকে ৰজাৰ আজ্ঞা অনুসাৰে সকলো কাৰ্য কৰিলে। তাৰ পাছত ঈশ্বৰে দেশৰ বাবে তেওঁলোকৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে। তেতিয়া পলেষ্টিয়াসকলৰ লগত ইজৰাইলৰ আকৌ যুদ্ধ লাগিল, সেইবাবে দাউদে নিজৰ সৈন্যসকলৰ সৈতে নামি গৈ পলেষ্টিয়াসকলৰ সৈতে যুদ্ধ কৰিলে। তাতে দাউদ ক্লান্ত হ'ল। এনে সময়ত 300 শেকল জোখৰ পিতলৰ বৰচা ধৰা আৰু নতুন তৰোৱালে সাজু হোৱা জীৱশ্ৰী বনুপ নামেৰে ৰফাৰ এজন সন্তানে ডায়ুদক বধ কৰিবলৈ মন কৰিলে। কিন্তু চৰুয়া পুত্ৰ অবিশ্বয়ে তেওঁক ৰক্ষা কৰি সেই পলেষ্টিয়াজনক আঘাত কৰি তেওঁক বধ কৰিলে। তেতিয়া ডায়ুদৰ লোকসকলে তেওঁৰ আগত শপত কৰি ক'লে, ইজৰাইলৰ প্ৰদীপ নুনুমাবৰ কাৰণে আপুনি আমাৰ লগত আৰু যুদ্ধলৈ নাযাব। তেতিয়া যুদ্ধৰ পাছত আৰু এবাৰ গোবত পলেষ্টিয়াসকলৰ লগত যুদ্ধ হয়। সেই সময়ত হুছাতিয়া চিব্বকৰে ছফ নামেৰে ৰফাৰ এজন সন্তানক বধ কৰিলে। পুনৰাই পলেষ্টিয়াসকলৰ সৈতে গোবত আকৌ যুদ্ধ হোৱাত যাৰে উৰগিমৰ পুত্ৰ বৈদলেহমিয়া ইলহাননে গাতিয়া গলিয়াথিয়াক বধ কৰিলে, যাৰ বৰচাটো কুৰা তুলুঠাৰ সমান আছিল। তাৰ পাছত আন এখন যুদ্ধ গাতত হয়। সেই যুদ্ধ অতি দীৰ্ঘকায় আৰু প্ৰত্যেক হাতে ভৰি ছটা ছটা আঙুলি, সৰ্বমুঠ চৌবিছটা আঙুলি থকা এজন লোক আছিল। তেওঁ ৰফাৰ এজন সন্তান আছিল। যেতিয়া তেওঁ ইজৰাইলক ঠাট্টা বিদ্ৰুপ কৰিলে, তেতিয়া ডায়ুদৰ ককায়েক চিমিয়াৰ পুত্ৰ জোনাথনে তেওঁক বধ কৰিলে। এই লোকসকল গাতত ৰফাৰ সন্তানসকল আছিল আৰু তেওঁলোকক ডায়ুদ আৰু তেওঁৰ সৈন্যসকলৰ হাতত বধ কৰা হ'ল।